যিচয়া পঞ্চল্লিছ অধ্যায়। যাৰ সন্মুখত সকলো জাতিবোৰৰ বকীভূত কৰিবলৈ মই তেওঁ হোঁ হাত ধৰিছো, দুৱাৰবোৰ পুনৰাই জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্তহীন কৰিম। জিহুৱাই নিজৰ অভিষিক্ত পুৰচক এই কথা কৈছে, মই তোমাৰ আগে আগে যাম আৰু পৰ্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম। মই যে তোমাৰ নাম কাঢ়ি মাতোতা ইজৰাইলৰ ঈশ্বৰ যিহুৱা, তুমি তাক জানিবৰ বাবে মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম। মোৰ দাস যাকোবৰ আৰু মোৰ মনোনীৰ ইজৰাইলৰ বাবে যদিও তুমি মোক নাজানা, তথাপিও মই তোমাক নাম ধৰি মাতিলো আৰু সন্মানীয় উপাধি দিলো। ময়েই যিহুৱা, সেই শহানত আন কোনো নাই, মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। সূৰ্য উদয় হোৱা ঠাইৰ পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে। ময়েই যিহুৱা, আন কোনো নাই। মই পোহৰ সৃষ্টি কৰোঁ আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ আৰু দুৰ্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহুৱা। হে গগনমণ্ডল, ওপৰৰ পৰা তুমিয়েই বৰষুণ বৰষুৱা, বৰষুণ স্বৰূপে আকাশৰ পৰা তুমিয়েই ধাৰ্মিকতাৰ ৰূপ পৰিত্ৰাণ বৰষুৱা। পৃথিৱীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব আৰু ধৰ্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই যিহুৱাই দুয়োকো সৃষ্টি কৰিলো। যিকোনোৱে নিজৰ নিৰ্মাণকৰ্তাৰ লগত বাদানুবাদ কৰে তেওঁ সন্তাপ হ'ব। তেওঁ পৃথিৱীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন। তুমি কি কৰিছা এই বুলি জানো কুমাৰজনক মাটিয়ে ক'ব, বা তুমি কি বনাইছা যেতিয়া তুমি এইটো কৰিছিলা, তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি, তাৰ হাত নাই এই বুলি জানো তোমাৰ সজা বস্তুৱে ক'ব, আপুনি জন্মদাতাৰূপে কি কৰিছে এই বুলি যিজনে পিতৃক, বা আপুনি কি জন্ম দিছে এই বুলি মহিলা কয় তেওঁ সন্তাপ হ'ব। ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনা নিৰ্মাণকৰ্তা যিহুৱাই এই কথা কৈছে, আগলৈ হ'ব লগা ঘটনাৰ বিষয়ে আৰু মোৰ সন্তানসকলৰ বিষয়ে মোক প্ৰশ্ন কৰিছানে, মোৰ হাতৰ কাৰ্যৰ বিষয়ে কি কৰিম তোমালোকে মোক কৈছানে। ময়েই পৃথিৱীৰ সৃষ্টি কৰিলোঁ আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ, ময়েই নিজৰ হাতেৰে আকাশমণ্ডল বিস্তাৰ কৰিলোঁ আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হ'বলৈ মই আজ্ঞা দিলোঁ। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত পুৰচক আল্লুৰিত কৰিলোঁ আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেওঁৱে মোৰ নগৰখন নিৰ্মাণ কৰিব আৰু বিনামূল্যে কি বিনা ভেটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব। জিহুৱাই এইদৰে কৈছে, মিছৰৰ পৰিশ্ৰম ফল আৰু কোচ দেশৰ বাণিজ্য দ্ৰব্য আৰু দীৰ্ঘকাৰী চবাৰিয়া লোকক তোমাৰ ওচৰলৈ অনা হ'ব, তেওঁলোক তোমাৰেই হ'ব, তেওঁলোক তোমাৰ পাছত চলোতা হ'ব, তেওঁলোক শাৰী পাতি আহিব, তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এইবুলি প্ৰাৰ্থনা কৰিব, নিশ্চয় তোমাৰ লগত ঈশ্বৰ আছে, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। হে ইজৰাইলৰ ঈশ্বৰ ত্ৰাণকৰ্তা, নিশ্চয় আপুনি নিজকে গোপন ৰাখোতা ঈশ্বৰ। মূৰ্তি সাজোতাসকলে অপমান পাব, তেওঁলোকে লাজ পাব আৰু অপদস্থ হ'ব, কিন্তু ইজৰাইলে যিহুৱাৰ দ্বাৰাই অনন্ত কলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ'ব, তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ'বা। কোনে পৃথিৱী সৃষ্টি কৰিলে আৰু গঠন কৰিলে, কোনে তাক স্থাপন কৰিলে, তেওঁ অনৰ্থক ৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে। আকাশমণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ জিহুৱাই এই কথা কৈছে, ময়েই জিহুৱা, মোৰ কোনো সমকক্ষ নাই, মই গুপুতে অন্ধকাৰ মই কোনো ঠাইত কথা কোৱা নাই, মোক নিৰৰ্থকভাৱে বিচৰা এই বুলি মই জাকুবৰ বংশ কোৱা নাই, মই জিহুৱাই যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষণা কৰোঁ। জাতিবোৰৰ মাজৰ শৰণাৰ্থীসকল, তোমালোক একগোট হৈ নিজকে সমবেত কৰা, আৰু আহা, যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই। ওচৰলৈ আহা আৰু মোৰ আগত এইটো ঘোষণা কৰা, প্ৰমাণ আনা, তেওঁলোকক একেলগে মিলিত হ'বলৈ দিয়া, কোনে আগৰ পৰা এই সকলো দেখুৱাই আহিছে, কোনে ঘোষণা কৰিছে, মই জিহুৱাই নহয়নে, মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়বান ঈশ্বৰ আৰু ত্ৰাণকৰ্তা, মোৰ বাহিৰে আন কোনো নাই, পৃথিৱীৰ অন্তলৈকে থকাসকল মোলৈ ঘূৰি অহা আৰু পৰিত্ৰাণ প্ৰাপ্ত হোৱা, কাৰণ ময়েই ঈশ্বৰ আৰু ইয়াত আন কোনো দেৱতা নাই, মোৰ আগত প্ৰত্যেকে আঁঠু ল'ব, প্ৰত্যেক জীৱাই শপত খাব, মই নিজেই শপত খালো, মোৰ ন্যায়পৰায়ণ বিধানৰ কথা ক'লো আৰু সেয়ে পুনৰ ঘূৰি নাহিব। লোকসকলে ক'ব, কেৱল জিহুৱাতহে পৰিত্ৰাণ আৰু শক্তি আছে, যিসকলো তেওঁৰ প্ৰতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সংকুচিত হ'ব। জিহুৱাতে ইজৰাইলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ'ব আৰু তেওঁত গৌৰৱ কৰিব।